ఏయా ఆకాశవాణి. বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সংবিধান দিৱস উপলক্ষে নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত সংবিধানৰ প্ৰস্তাৱনা পাঠৰ গুৰি ধৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাত ভাৰতীয় ছাফ্ৰান বিমান ইঞ্জিন সেৱা SAESIৰ শুভাৰম্ভ কৰে। 26 নৱেম্বৰত সংঘটিত মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ আজি সপ্তদশ বৰ্ষপূৰ্তি। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দেশৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে আৰু ভাৰত বাংলাদেশ সীমান্ত অসমৰ সংলগ্ন 267.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ 228.54 অংশত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সংবিধান দিৱস উপলক্ষে নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত সংবিধানৰ প্ৰস্তাৱনা পাঠৰ গুৰি ধৰে। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে সংবিধান ৰাষ্ট্ৰীয় পৰিচয়ৰ ভেটিস্বৰূপ আৰু ই ৰাষ্ট্ৰক ঔপনিৱেশিক মানসিকতাক পৰিহাৰ কৰি ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে আগুৱাই লৈ যোৱাৰ পথ প্ৰদৰ্শক পৰিকাঠামো। তেওঁ কয় যে সংবিধানে জনসাধাৰণৰ আশা আকাংক্ষাৰ অভিব্যক্তিৰ বাবে ফলপ্ৰসূ পৰিকাঠামো প্ৰদান কৰে। তেওঁ লগতে কয় যে ভাৰতীয় সাংসদ বিশ্বৰ ভালেসংখ্যক দেশৰ বাবে নিদৰ্শনস্বৰূপ। তেওঁ কয় যে বিগত দশকত সংসদে জনসাধাৰণৰ আশা আকাংক্ষা কিদৰে পূৰণ কৰিব পাৰি সেয়া দেখুৱাইছে। সংবিধান প্ৰণেতাসকলে সংবিধানৰ জৰিয়তে জনসাধাৰণৰ সমূহীয়া আৰু ব্যক্তিগত মৰ্যাদা সুৰক্ষিত কৰিব বিচাৰিছিল বুলি শ্ৰীমতী মুৰ্মুৱে মন্তব্য কৰে। অনুষ্ঠানত উপৰাষ্ট্ৰপতি পি চি ৰাধাকৃষ্ণনে কয় যে সংবিধান দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া লাখ লাখ লোকৰ সমূহীয়া জ্ঞান, বলিদান আৰু সপোনৰ প্ৰতীক। তেওঁ কয় যে মহান বিদ্বান, খচৰা কমিটি আৰু সংবিধান সভাৰ সদস্যসকলে কোটি কোটি জনসাধাৰণৰ আশা আকাংক্ষা পূৰণৰ বাবে দিহা পৰামৰ্শ আগবঢ়াই গৈছে। বুদ্ধিদীপ্ত আৰু ব্যৱহাৰিক অভিজ্ঞতা, বলিদান, আশা আকাংক্ষাৰ পৰাই সংবিধানৰ জন্ম হোৱা বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে সংবিধানৰ আত্মাই ভাৰত যে ঐক্যবদ্ধ আৰু সদায় ঐক্যবদ্ধ হৈ থাকিব সেয়া প্ৰতিপন্ন কৰিছে। শ্ৰীৰাধাকৃষ্ণনে লগতে সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ বাবে ডঃ বি আৰ আম্বেদকাৰ, ডঃ ৰাজেন্দ্ৰ প্ৰসাদ, এন গোপালস্বামী আয়াংগাৰ, আল্লাদি কৃষ্ণস্বামী আয়াৰ আৰু অন্যান্যসকললৈ শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানত ভাষণ দি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংবিধানৰ পথ প্ৰদৰ্শনত দেশ সুশাসন আৰু আৰ্থসামাজিক উন্নয়নৰ পৰিৱৰ্তনকামী যাত্ৰাত ব্ৰতী হোৱা বুলি মন্তব্য কৰে। তেওঁ কয় যে বিগত 7টা দশকত সংবিধানে সামাজিক ন্যায় আৰু সৰ্বাত্মক উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দেশত নীতি নিৰ্দেশনা আৰু আইন প্ৰণয়ন প্ৰক্ৰিয়াৰ গুৰি ধৰিছে। তেওঁ লগতে সংবিধান সভাৰ অধ্যক্ষ ডঃ ৰাজেন্দ্ৰ প্ৰসাদলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে ডঃ ভীমৰাও আম্বেদকাৰৰ লগতে সংবিধান সভাৰ বাকী সদস্য সকলক সংবিধানৰ প্ৰণেতা বুলি অভিহিত কৰে। তেওঁ কয় যে এই সদস্যসকলৰ গভীৰ জ্ঞান, দূৰদৃষ্টি আৰু অক্লান্ত পৰিশ্ৰমৰ বলত এখন অতুলনীয় সংবিধান প্ৰস্তুত হৈছে আৰু সংবিধানখনে প্ৰতিগৰাকী নাগৰিকৰ বাবে ন্যায়, সমতা, সদ্ভাৱ আৰু সন্মান তথা মৰ্যাদা নিশ্চিত কৰিছে। সংবিধান দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংবিধানৰ অসমীয়া, বড়ো, মালায়ালম, মাৰাঠী, নেপালী, কাশ্মীৰী, পাঞ্জাৱী, তেলেগু আৰু উৰিয়া ভাষালৈ অনুদিত সংস্কৰণ উন্মোচন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি তেলেংগানাত ভাৰতীয় ছাফ্ৰান বিমান ইঞ্জিন সেৱা SAESIৰ শুভাৰম্ভ কৰে। ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত বৰ্তমান বিমান সেৱাৰ গোলকীয় বজাৰত দ্ৰুতভাৱে আগবাঢ়ি যাবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে বিনিয়োগ, আধুনিক চিন্তা, ধাৰাপুষ্ট আৰু উৎপাদনৰ সৈতে জড়িত পদক্ষেপসমূহক মুক্তভাৱে আঁকোৱালি ল'বলৈ ভাৰত সদায় প্ৰস্তুত তথা উৎপাদনৰ সৈতে সংলগ্ন আঁচনিসমূহে আন্তৰ্জাতিক বহুজাতিক প্ৰতিষ্ঠানসমূহক আকৰ্ষণ কৰিবলৈ সমৰ্থমান। প্ৰধানমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে কেন্দ্ৰীয় চৰকাৰে বিগত বছৰসমূহত বিমান সেৱাৰ ক্ষেত্ৰখনত বহু সংস্কাৰ সাধন কৰিছে। এইসমূহৰ ভিতৰত SAESIয়ে দেশখনক স্বনিৰ্ভৰশীল হোৱাত যথেষ্ট সহায় কৰিব। উল্লেখযোগ্য যে এই সেৱাই A320neo এয়াৰবাছ সেৱা আৰু বয়িং 737 MAX বিমানৰ লিডিং এজ এভিয়েশ্যন প্ৰপালচন লিপ ইঞ্জিনসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট সুবিধা প্ৰদান কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে লিজিং এজ এভিয়েশ্যন প্ৰপালচন লিপ ইঞ্জিনসমূহৰ মেৰামতি আৰু আনুষংগিক সেৱা ব্যৱস্থাৰ শুভাৰম্ভ কৰিছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ আজি সপ্তদশ বৰ্ষপূৰ্তি। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দেশৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকসকললৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমযোগে কয় যে ৰাষ্ট্ৰই আজিও সৈনিকসকলৰ চৰম বলিদানৰ কথা কৃতজ্ঞতাৰে স্মৰণ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সকলো ধৰণৰ সন্ত্ৰাসবাদ প্ৰতিহত কৰাৰ বাবে আৰু অধিক শক্তিশালী তথা সমৃদ্ধিশালী ভাৰত গঢ়াৰ সংকল্পৰে প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ আহ্বান জনায়। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহেও 2008 চনত মুম্বাই আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকললৈকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে সৈন্যবাহিনীসমূহৰ বলিদানে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে দেশৰ যুঁজ শক্তিশালী কৰি আহিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ বাৰ্তাত কয় যে সন্ত্ৰাসবাদ অকল এখন দেশৰ বাবেই নহয় বৰং সমগ্ৰ মানৱ জাতিৰ বাবেই অভিশাপ। সন্ত্ৰাসবাদৰ প্ৰতি চৰকাৰৰ শূন্য সহনশীলতাৰ নীতিৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ বিশ্বই ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ শলাগ লৈছে আৰু ইয়াৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। ভাৰত বাংলাদেশ সীমান্তৰ অসম সংলগ্ন 267.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ 228.54 কিলোমিটাৰ অংশত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। আজি অসম বিধানসভাত প্ৰশ্নোত্তৰ কালত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই কয় যে ৰাজ্যখনৰ ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছৰ, কাছাৰ আৰু শ্ৰীভূমি জিলাৰ সৈতে থকা আন্তৰ্জাতিক সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰা দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰীভূমি জিলাৰ কুচিয়াৰা নদীৰ পাৰত ভাৰতীয় লোকৰ বসতি থকা 4.35 কিলোমিটাৰ অংশত বাংলাদেশৰ সীমান্তৰক্ষী বাহিনী PGBৰ আপত্তিৰ বাবে কাঁইটীয়া তাঁৰৰ বেৰা দিব পৰা হোৱা নাই। সীমান্তৰ নদী অঞ্চলসমূহত BSF, CIB, MS নামৰ বিশেষ প্ৰণালী আৰু নৌকা পৰ্যবেক্ষণ চকীৰে জলভাগৰ সীমান্ত নিৰীক্ষণ কৰি আহিছে। একেগৰাকী সদস্যৰ আন এটা প্ৰশ্নৰ উত্তৰত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী শ্ৰীবৰাই কয় যে 2021 চনৰ পৰা এই বছৰৰ 31 অক্টোবৰলৈকে ৰাজ্যখনত মুঠ 32,207 গৰাকী বিদেশী নাগৰিকক চিনাক্ত কৰা হৈছে আৰু ইয়াৰে 1,416 জনক বহিষ্কাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় অপৰাধ অনুসন্ধান সংস্থা NIE যোৱা 10 নৱেম্বৰত দিল্লীত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত এজন লোকক আজি আটক কৰিছে। সংস্থাটোৱে জানিবলৈ দিয়া মতে ব্যক্তিজনে ঘটনাৰ সৈতে জড়িত মুখ্য অভিযুক্ত উমৰ উন্নবী নামৰ ব্যক্তিজনক আশ্ৰয় দিছিল। সৈয়ব নামৰ এই অভিযুক্তজনে উমৰক অভিযানৰ সৈতে জড়িত বিভিন্ন জটিল পদক্ষেপ সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰিছিল। উল্লেখযোগ্য যে লাল কিল্লাৰ সন্মুখত সংঘটিত এই বোমা বিস্ফোৰণৰ ঘটনাত বহুকেইজন লোকৰ মৃত্যু হোৱাৰ লগতে অনেকজন আহত হৈছিল। ভিয়েটনামৰ কেন্দ্ৰীয় অঞ্চলত প্ৰবল বৰষুণ আৰু বানপানীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 98 জনলৈ বৃদ্ধি পোৱাৰ লগতে বৰ্তমানলৈকে 10 জন ব্যক্তি নিখোজ হৈ আছে। দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা আৰু মথাউৰি ব্যৱস্থাপনা প্ৰাধিকৰণে জানিবলৈ দিয়া মতে এই দুৰ্যোগৰ ফলত 2,000তকৈও অধিক আৱাসগৃহ সম্পূৰ্ণৰূপে ধবংস হৈছে। ইয়াৰ লগতে 51,800 হেক্টৰ কৃষিভূমিৰ ধান আৰু আন কৃষি লোকচান হৈছে আৰু 9,20,800 পোহনীয়া জীৱ জন্তু ইতিমধ্যে মৃত্যুমুখ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সংবিধান দিৱস উপলক্ষে নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত সংবিধানৰ প্ৰস্তাৱনা পাঠৰ গুৰি ধৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাত ভাৰতীয় ছাফ্ৰান বিমান ইঞ্জিন সেৱা SAESIৰ শুভাৰম্ভ কৰে। 26 নৱেম্বৰত সংঘটিত মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ আজি সপ্তদশ বৰ্ষপূৰ্তি। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দেশৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে আৰু ভাৰত বাংলাদেশ সীমান্তৰ অসম সংলগ্ন 267.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ 228.54 অংশত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।